এয়া আকাশবাণী। বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, পশ্চিমবংগৰ 152টা আৰু তামিলনাডুৰ 234টা বিধানসভা সমষ্টিৰ বাবে আজি পুৱা 7 বজাত ভোটগ্ৰহণ আৰম্ভ হৈছে। নিৰ্বাচনী আৰ্হি আচৰণবিধি উলংঘা কৰি প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে কৰা আপত্তিজনক মন্তব্যৰ বাবে নিৰ্বাচন আয়োগে কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে। ভাৰতৰ হস্ততাঁত বস্ত্ৰ খণ্ডৰ ৰপ্তানি 2.1% বৃদ্ধিৰে চলিত বিত্তীয় বৰ্ষত 3,16,334 কোটিৰো অধিক হৈছে। মণিপুৰৰ থৌবাল জিলাত থকা খেবা সিঙৰ যুদ্ধ স্মাৰকত আজি সংযম দিৱস পালন কৰা হ'ব। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা লক্ষ্ণৌত অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 40 ৰানত পৰাস্ত কৰে। পশ্চিমবংগ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আজি পুৱা 7 বজাত আৰম্ভ হৈছে। সন্ধিয়া 6 বজাত ভোটগ্ৰহণৰ সামৰণি পৰিব। এই পৰ্যায়ত 16খন জিলাৰ 152টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। জিলাসমূহ হৈছে দাৰ্জিলিং, কালিম্পং, জলপাইগুৰি, আলিপুৰদুৱাৰ, কোচবিহাৰ, উত্তৰ আৰু দক্ষিণ দিনাজপুৰ, মালদা, মুৰ্শিদাবাদ, বীৰভূম, পশ্চিম বৰ্ধমান, পুৰুলীয়া, বাংকুৰা, ঝাৰগ্ৰাম, পশ্চিম মেদিনীপুৰ আৰু পূব মেদিনীপুৰ। এই পৰ্যায়ৰ নিৰ্বাচনত 1,478 গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। 152টা সমষ্টিত 44,000 ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু ইয়াৰে 7,384টা অতি স্পৰ্শকাতৰ নাইবা জটিল বুলি চিনাক্ত কৰা হৈছে। ভোটকেন্দ্ৰসমূহৰ ভিতৰত 5,444টা ভোটকেন্দ্ৰ মহিলাই পৰিচালনা কৰিছে। ৰাজ্যখনত 3,60,00,000ৰো অধিক ভোটদাতাই আজি গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিছে। নিৰ্বাচন আয়োগে এই ভোটগ্ৰহণ প্ৰক্ৰিয়া নিয়াৰিকৈ পৰিচালনাৰ বাবে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ 2,407টা কোম্পানীৰ 2,40,000ৰো অধিক জোৱান নিয়োগ কৰিছে। তদুপৰি দ্ৰুত সঁহাৰি দলো ভোটকেন্দ্ৰসমূহত নিয়োগ কৰা হৈছে। ভোটগ্ৰহণৰ সময়ছোৱাত যিকোনো ওজৰ আপত্তিৰ বাবে আয়োগে 1800-3450008 টোল ফ্ৰী নম্বৰ আৰু ইমেইল ID মুকলি কৰিছে। আটাইবোৰ ভোটগ্ৰহণ কেন্দ্ৰতে ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰাৰ লগতে ভোটদাতাসকলৰ বাবে প্ৰয়োজনীয় সা সুবিধা ৰখা হৈছে। ভোটকেন্দ্ৰসমূহৰ বাহিৰত মোবাইল ফোন ৰখাৰ ব্যৱস্থা কৰা হৈছে। তামিলনাডু বিধানসভাৰ 234খন আসনৰ বাবেও আজি পুৱা 7 বজাত ভোটগ্ৰহণ আৰম্ভ হৈছে আৰু সন্ধিয়া 6 বজাত ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ অন্ত পৰিব। অৱশ্যে 6 বজাৰ পূৰ্বে শাৰীত থিয় হৈ থকা ভোটদাতাসকলক নিৰ্ধাৰিত সময়ৰ পাছতো ভোটদান কৰিবলৈ দিয়া হ'ব। আজিৰ ভোটগ্ৰহণত 5,73,00,000ৰো অধিক ভোটদাতাই 4,023গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় কৰিব। ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়া অৰ্চনা পাটনায়কে প্ৰকাশ কৰা মতে ভোটগ্ৰহণ শান্তিপূৰ্ণ, সুশৃংখল আৰু নিয়াৰিকৈ পৰিচালনাৰ বাবে নিৰ্বাচন আয়োগে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যখনত 75,000ৰো অধিক ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰি তোলাৰ বাবে কমেও 84,000 আৰক্ষীৰ লোক নিয়োগ কৰাৰ লগতে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী আৰু CRPFৰ 300টা কোম্পানী নিয়োগ কৰা হৈছে। তদুপৰি নিৰ্বাচন আয়োগে নিয়োগ কৰা ফ্লাইং স্কোৱাড আৰু নিৰীক্ষণকাৰী দলে নিৰ্বাচনী আৰ্হি আচৰণবিধি উলংঘাৰ ঘটনা ধৰা পেলাবলৈ প্ৰতিখন জিলাতেই সক্ৰিয় হৈ আছে। ভোটকেন্দ্ৰসমূহৰ ভিতৰলৈ মোবাইল ফোন নিবলৈ দিয়া নহ'ব যদিও কেন্দ্ৰসমূহৰ চৌহদত মোবাইল ফোন ৰখাৰ ব্যৱস্থা কৰা হৈছে। উল্লেখযোগ্য যে অসম, তামিলনাডু, পশ্চিমবংগ, কেৰালা আৰু পুডুচেৰীৰ বাবে 4 বিধ ভোটগণনা অনুষ্ঠিত হ'ব। নিৰ্বাচন আয়োগে তামিলনাডু আৰু পশ্চিমবংগৰ বিধানসভা নিৰ্বাচন আৰু উপ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত 1,000 কোটি টকাতকৈও অধিক মূল্যৰ সা সামগ্ৰী জব্দ কৰিছে। আয়োগে প্ৰকাশ কৰা মতে যোৱা ফেব্ৰুৱাৰীত বিভিন্ন আপত্তিজনক সা সামগ্ৰী জব্দ কৰাৰ নিৰ্দেশ কাৰ্যকৰী হোৱাৰ পাছৰে পৰাই পশ্চিমবংগত নগদ ধন, সুৰা, মাদক দ্ৰব্য, মূল্যৱান ধাতুকে ধৰি 472 কোটি টকাতকৈও অধিক মূল্যৰ সা সামগ্ৰী জব্দ কৰাৰ তথ্য পোৱা গৈছে। ইপিনে তামিলনাডুত 599 কোটি টকাৰ সামগ্ৰী জব্দ কৰা হয়। আয়োগৰ সূত্ৰই প্ৰকাশ কৰা মতে নিৰ্বাচনী আচৰণবিধি কঠোৰভাৱে বলবৎ হোৱাটো সুনিশ্চিত কৰাৰ বাবে দুয়োখন ৰাজ্যতে 5,300তকৈও অধিক নিৰীক্ষণ বাহিনী নিয়োগ কৰা হৈছে। আয়োগে সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্বাচন মুক্ত, নিকা আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰিব পৰাকৈ যাৱতীয় নিৰ্দেশনা জাৰি কৰিছে। নিৰ্বাচনী আচৰণবিধি সম্বন্ধীয় বিভিন্ন বিষয় চোৱা চিতা কৰাৰ বাবে জিলা ওজৰ আপত্তি সমিতি গঠন কৰা হৈছে। নিৰ্বাচনী আৰ্হি আচৰণবিধি উলংঘা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সম্পৰ্কত কৰা আপত্তিজনক মন্তব্যৰ বাবে নিৰ্বাচন আয়োগে কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে। শ্ৰীখাৰ্গেই চেন্নাইত আয়োজিত এখন সংবাদমেলত প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে এই মন্তব্য কৰিছিল। আয়োগে 24 ঘণ্টাৰ ভিতৰত খাৰ্গেক নিজৰ স্থিতি স্পষ্ট কৰিবলৈ নিৰ্দেশ দিছে। জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু আৰু বিজেপিৰ কেইবাগৰাকীও কাৰ্যকৰ্তাই আয়োগক দিয়া অভিযোগৰ পাছত আয়োগে এই জাননী জাৰি কৰে। আয়োগে প্ৰকাশ কৰা মতে প্ৰাথমিক মতামত অনুসৰি কংগ্ৰেছ দলৰ সভাপতিগৰাকীয়ে নিৰ্বাচনী আৰ্হি আচৰণবিধি উলংঘা কৰিছে। আকাশবাণীৰ পৰা। ভাৰতৰ হস্ততাঁত বস্ত্ৰখণ্ড ৰপ্তানি 2.1% বৃদ্ধিৰে চলিত বিত্তীয় বৰ্ষত 3,16,334 কোটিৰো অধিক হৈছে। বিগত বিত্তীয় বৰ্ষৰ সময়ছোৱাত এই ৰপ্তানিৰ মূল্য আছিল প্ৰায় 3,09,859 কোটি। ৰেডিমেড পোছাকে মুঠ ৰপ্তানিৰ সৰ্বাধিক অংশ অধিকাৰ কৰিছে। 2.9% বৃদ্ধিৰে এই পোছাকৰ ৰপ্তানিৰ মূল্য প্ৰায় 1,39,349 কোটি টকা হৈছে। আনহাতে কপাহী সূতাৰ পৰা প্ৰস্তুত কৰা কাপোৰ আৰু অন্য হস্ততাঁত বস্ত্ৰৰ ৰপ্তানি মূল্য প্ৰায় 1,02,399 কোটি টকা হৈছে। কৃত্ৰিমভাৱে প্ৰস্তুত কৰা সূতাৰে তৈয়াৰী কাপোৰৰ ৰপ্তানি 3.6% বৃদ্ধিৰে পূৰ্বৰ 41,196 কোটি টকাৰ পৰা 42,687 কোটি টকা হৈছেগৈ বুলি বস্ত্ৰ মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰিছে। মূল্য সংযোজিত সামগ্ৰীৰ ভিতৰত হাতেৰে তৈয়াৰী দলিচাৰ বাহিৰে অন্য হস্তনিৰ্মিত সামগ্ৰীৰ 6.1% ৰপ্তানি বৃদ্ধি হৈছে। মণিপুৰৰ থৌবাল জিলাত থকা খেবাসিঙৰ যুদ্ধ স্মাৰকত আজি সংযম দিৱস পালন কৰা হ'ব। 1891 চনত ইংৰাজৰ বিৰুদ্ধে সংযমত হোৱা যুদ্ধত চৰম বলিদান দিয়া সাহসী মণিপুৰী যোদ্ধাসকলৰ স্মৃতিত প্ৰতিবছৰে 23 এপ্ৰিলত এই দিৱস পালন কৰা হয়। মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লা আৰু মুখ্যমন্ত্ৰী য়ুমনাম খেনচান সিঙে আজি এই দিৱসৰ কাৰ্যসূচীৰ অংশ লৈ যুদ্ধ স্মাৰকত শ্বহীদসকলৰ প্ৰতি পুষ্পমাল্য তৰ্পণ কৰিব। ইয়াৰ পাছতে টোপধ্বনিৰে বীৰ জোৱানসকলক সন্মান জনোৱা হ'ব। তদুপৰি এই যুদ্ধৰ স্মৃতিত সংযম নৈত তৰ্পণ কাৰ্যসূচী আৰু এখন নাট মঞ্চস্থ কৰা হ'ব। অনুষ্ঠান নিয়াৰিকৈ আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথসমূহতো জনসাধাৰণৰ সুবিধা হোৱাকৈ সুৰক্ষা ব্যৱস্থা কৰা হৈছে। ৰাজ্যখনত কেইবাটাও সংগঠনে বন্ধ কাৰ্যসূচী ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ৰাজ্য চৰকাৰে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহীসকলৰ সুবিধাৰ্থে বিশেষ বাছ চলাচলৰো ব্যৱস্থা কৰিছে। উল্লেখযোগ্য যে 1891 চনৰ এই যুদ্ধত মণিপুৰী যোদ্ধাসকলে ইংৰাজৰ বিৰুদ্ধে 8খন যুদ্ধক্ষেত্ৰত যুঁজ দিছিল আৰু সংযমৰ অন্তিমখন যুদ্ধক্ষেত্ৰত দিয়া যুঁজৰ ফলত ৰাজ্যখনে সফলতা লাভ কৰিছিল। ভগৱান বুদ্ধৰ পবিত্ৰ তথাগত অৱশেষ কেন্দ্ৰীয়শাসিত অঞ্চল লাডাখলৈ লৈ যোৱাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে। এইবাৰ প্ৰথমবাৰৰ বাবে এই পবিত্ৰ অৱশেষ নিজৰ স্থায়ী স্থানৰ পৰা দেশৰ কোনো অঞ্চলত প্ৰদৰ্শনীৰ বাবে নিয়াৰ ব্যৱস্থা কৰা হৈছে। কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱত আৰু লাডাখৰ উপ ৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনাৰ উপস্থিতিত কালি নতুন দিল্লীত আয়োজিত এখন সংবাদমেলত এই কথা ঘোষণা কৰা হয়। 15 দিনলৈ চলিবলগীয়া এই প্ৰদৰ্শনী অহা 1 মে'ত আৰম্ভ হ'ব। জেট পৰ্যায়ৰ এখন বিশেষ বিমানেৰে এই অৱশেষ লাডাখলৈ নিয়া হ'ব। সংবাদমেলত কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে কয় যে এই প্ৰদৰ্শনী দেশৰ আত্মা আৰু সভ্যতাৰ উদযাপন কৰা হ'ব। এই প্ৰদৰ্শনীত বিশ্বৰ ভিন্ন প্ৰান্তৰ ৰাষ্ট্ৰ মুৰববী, সাধু, সন্ত আৰু ভক্তসকলকে ধৰি অগণন লোকৰ সমাৱেশ হ'ব বুলি আশা কৰা হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা লক্ষ্ণৌৰ একানা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছে লক্ষ্ণৌ ছুপাৰ জায়েন্টছক 40 ৰণত পৰাস্ত কৰে। টছত জিকি লক্ষ্ণৌ ছুপাৰ জায়েন্টছে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। ৰাজস্থানে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেট হেৰুৱাই 159 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত লক্ষ্ণৌৱে 18 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 119 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ৰবীন্দ্ৰ জাদেজাক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত মুম্বাই ইণ্ডিয়ানছ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। পশ্চিমবংগৰ 152টা আৰু তামিলনাডুৰ 234টা বিধানসভা সমষ্টিৰ বাবে আজি পুৱা 7 বজাত ভোটগ্ৰহণ আৰম্ভ হৈছে। নিৰ্বাচনী আৰ্হি আচৰণ বিধি উলংঘা কৰি প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে কৰা আপত্তিজনক মন্তব্যৰ বাবে নিৰ্বাচন আয়োগে কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে। ভাৰতৰ হস্ততাঁত বস্ত্ৰখণ্ডৰ ৰপ্তানি 2.1% বৃদ্ধিৰে চলিত বিত্তীয় বৰ্ষত 3,16,334 কোটিৰো অধিক হৈছে। মণিপুৰৰ থৌবাল জিলাত থকা খেবাসিঙৰ যুদ্ধ স্মাৰকত আজি সংযম দিৱস পালন কৰা হ'ব। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা লক্ষ্ণৌত অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছে লক্ষ্ণৌ ছুপাৰ জায়েন্টছক 40 ৰণত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।